এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম ভ্ৰমণ, এন আৰ চি প্ৰস্তুত প্ৰক্ৰিয়াৰ বিসংগতিত আদালতে বিচাৰ কৰিব বুলি অসম মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আন্তঃধৰ্মীয় ভূমি ক্ৰয় বিক্ৰীৰ নতুন এছঅপিত মন্ত্ৰীসভাৰ অনুমোদন, ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ 194 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথ দ্বৈতকৰণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন, খনিজ তেল আৰু গেছৰ ৰয়েলটি লাভ কৰা ৰাজ্যৰ তালিকাত 2024-25 বৰ্ষত অসমৰ শীৰ্ষস্থান, আৰু কমনৱেলথ ভাৰোত্তোলনত অভিনৱ গগৈৰ 3টাকৈ অভিলেখ, হেমন্ত দৈমাৰীৰো সোণৰ পদক অৰ্জন। এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰিছে। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব। প্ৰায় 20,000 নিৰ্বাচিত জনপ্ৰতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। সন্মিলনৰ পূৰ্বে শ্ৰীশ্বাহে অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে। অসম মন্ত্ৰীসভাই আন্তঃধৰ্মীয় ভূমি ক্ৰয় বিক্ৰীৰ নতুন বিশেষ কাৰ্যবিধি অৰ্থাৎ এছঅপিত অনুমোদন জনাইছে। কালি বিয়লি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি হস্তান্তৰকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ অনুমোদনৰ প্ৰয়োজন হ'ব বুলি ইতিমধ্যে লোৱা সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা হৈছে। এতিয়াৰ পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্ৰয় বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোত গুৰুত্ব দিয়া হ'ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্টি ৰখা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে একেধৰ্মৰ লোকৰ মাজত ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত নতুন এছঅপি প্ৰযোজ্য নহয় বুলি তেওঁ কয়। ৰাজ্যৰ বাহিৰৰ এন জি অই ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো এই নীতি প্ৰযোজ্য হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুন এছঅপি অনুসৰি ভূমি বিক্ৰীৰ বাবে দাখিল কৰা আবেদন চক্ৰ বিষয়ে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব। জিলা আয়ুক্তৰ জৰিয়তে এই আবেদন ৰাজহ বিভাগে লাভ কৰাৰ পাছত অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন বিচৰা হ'ব। এন আৰ চি প্ৰস্তুত প্ৰক্ৰিয়াত ৰৈ যোৱা বিসংগতিসমূহ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনেধৰণৰ বিসংগতিসমূহ সময় অনুযায়ী আদালতে উপযুক্ত ধৰণেৰে বিচাৰ বিবেচনা কৰিব।
যদি আমি এন আৰ চি খন চাব যাওঁ, তাত বহুতবিলাক খেলি মেলি আমি দেখা পাইছো আৰু এই খেলি মেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো। আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এন আৰ চি খন প্ৰকাশ কৰি আমি এন আৰ চি আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগুলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এন আৰ চি খন আমি নতুনকৈ আৰু এটা ছেকেণ্ড লুক এটা আমি দিব পাৰো। ৰিভিউ পিটিশ্যন এবাৰ দুবাৰ ফাইল কৰিছো, ৰিজেক্টো হৈছে। গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশ্যন গৈ আছে, ক'ৰবাত ৰিজেক্ট হৈছে, ক'ৰবাত নটিচ দিছে। গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে, কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত ছেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এন আৰ চি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এইখন ফাইনেল বুলি।
বাংলাদেশৰ পৰা ধুবুৰীৰ লোকলৈ ফোন কল অহা বিষয়টো সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত আলী হুছেইন নামৰ এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কালিৰ বৈঠকত অসম উদ্যান শস্য উন্নয়ন লিমিটেডৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৰ্মচাৰীসকলক প্ৰাপ্য আদায়ৰ বাবে মন্ত্ৰীসভাই 6 কোটি টকা মঞ্জুৰি দিয়ে। মন্ত্ৰীসভাই লগতে 969 কোটি টকা ব্যয় সাপেক্ষ 4টা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। এই বিনিয়োগৰ জৰিয়তে 2704টা নিয়োগ সৃষ্টি হ'ব। ইপিনে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে 13 ছেপ্টেম্বৰত বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব। তেওঁ 14 ছেপ্টেম্বৰত নুমলীগড় আৰু মঙলদৈত আয়োজিত কাৰ্যসূচীতো অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ 194 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱে 3634 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প ৰূপায়ণ কৰিব। উল্লেখযোগ্য যে এই ৰেলপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশ সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। দ্বৈতকৰণৰ ফলত ৰেলপথছোৱাৰে ৰেল চলাচলত অধিক সুবিধা হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ৰেল সংযোগ উন্নত কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ উপৰি কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ বাবে মুঠ 12,328 কোটি টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতীয় ৰেল নেটৱৰ্কত 565 কিলোমিটাৰ পথ সংযুক্ত হ'ব। 2024-25 বৰ্ষত খনিজ তেল আৰু গেছৰ ক্ষেত্ৰত ৰয়েল্টি লাভ কৰা ৰাজ্যৰ তালিকাত অসমে শীৰ্ষস্থান অধিকাৰ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি অসমে খনিজ তেল আৰু গেছৰ উৎপাদনৰ ৰয়েল্টি হিচাপে এই বছৰটো 3,766 কোটিৰো অধিক টকা অৰ্থাৎ সৰ্বাধিক ধন লাভ কৰিছে। 2023-24 বৰ্ষত ৰাজ্যখনে 3,672 কোটিৰো অধিক আৰু 2022-23 বৰ্ষত 3,977 কোটিৰো অধিক টকা লাভ কৰিছিল বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। নগাঁও জিলা প্ৰশাসনে কালি ধিং ৰাজচক্ৰৰ অন্তৰ্গত বটদ্ৰবা আৰু আলিটাঙনি মৌজাৰ প্ৰায় 28 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ দখলকাৰীয়ে বাসগৃহ এৰি অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্ৰশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে। ধিং ৰাজচক্ৰৰ আন 7খন গাঁৱৰ 1,047 বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ৰাজচক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে জানিবলৈ দিছে।
ইয়াতে তেওঁলোকে যোৱাকালি ৰাতি 10টা বজালৈকে বুলডোজাৰ লগাইছে, জে চি বি লগাইছে, তেওঁলোকে নিজে নিজেই গোটেইখিনি ভাঙি লৈ গ'ল। তাতে 120খন দোকান আছিলে, 51টা ঘৰ আছিলে আৰু মানুহ নিয়েৰলি এফেক্টেড হৈছে 520। কিন্তু বেছিভাগ মানুহৰে তেওঁলোকৰ নিজৰ নিজৰ ঘৰ আছিলে, তেওঁলোকে মথাউৰিৰ ওপৰৰ আৰু মথাউৰিৰ ছাইডৰ মাটিখিনি তেওঁলোকে লৈ আছিলে। গতিকে অলৰেডি তেওঁলোকক আমি বহুত দিন হৈ গ'ল নটিছ দিয়া, তেওঁলোকে যোৱাকালি ইয়াৰ পৰা নিজে নিজে ভাঙি গুচি গৈছে।
বিশ্বনাথ জিলাৰ উচ্ছেদিত ননকে জাপৰিগুৰি অঞ্চলতো কালি জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণ আৰু তাঁৰৰ বেৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী মহানগৰীত কালি সন্ধিয়াৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ লগতে যোৰাবাটত এজন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাঁও, ৰুক্মিণীনগৰ, ফেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ো কৃত্ৰিম বানৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীৱ্ৰ যানজঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথচাৰীসকল কেইবা ঘণ্টা জুৰি পথতে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই সন্দৰ্ভত বিতং তথ্যৰ সৈতে এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
বিয়লি ভাগৰ পৰা অহা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত যোৰাবাটত দুৰ্গা শৰ্মা নামৰ এজন 50 বছৰীয়া লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এককাল পানীৰ মাজেৰে সোণাপুৰৰ হাতীগড়ৰ ঘৰলৈ গৈ থকা অৱস্থাত প্ৰচণ্ড গতিত অহা পানীৰ ঢলে দুৰ্গা শৰ্মাক উটুৱাই লৈ যায়। লগে লগে একাংশ লোকে উদ্ধাৰৰ চেষ্টা চলায় যদিও পানীৰ সোঁতৰ বাবে শৰ্মাক উদ্ধাৰত ব্যৰ্থ হয়। পিছত যোৰাবাট আৰক্ষী আৰু SDRF বাহিনীয়ে অভিযান চলাই দুৰ্গা শৰ্মাৰ নিথৰ দেহ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে কালি বিয়লি ভাগত অহা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰে। নিশা পৰ্যন্ত কৃত্ৰিম বানত আবদ্ধ হৈ পৰে যান বাহন। একেদৰে 37নং ৰাষ্ট্ৰীয় ঘাইপথ, GS ৰোড, খানাপাৰা, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, জুৰিপাৰ, ৰুক্মিণীনগৰ, বেলতলা, হাতীগাঁও, ঘোঁৰামৰা, বেহৰবাৰী, লখৰা, হাউগুচি আদিকে ধৰি বিস্তীৰ্ণ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত বাসিন্দাসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।
গুজৰাটৰ আহমেদাবাদত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত কালি অসমৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰি এই প্ৰতিযোগিতাত ৰাজ্যখনৰ খেলুৱৈৰ সোণৰ পদকৰ সংখ্যা 4 বৃদ্ধি কৰিলে। ল'ৰাৰ যুৱ শাখাৰ 70 কিলোগ্ৰামত অভিনৱ গগৈয়ে 3টাকৈ নতুন অভিলেখ গঢ়ি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। তেওঁ স্নেটছত 123 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 155 কিলোগ্ৰাম উত্তোলন কৰে। সামগ্ৰিকভাৱে 278 কিলোগ্ৰামৰ ভাৰোত্তোলন কৰি খেলুৱৈগৰাকী 3টা শাখাতে নতুন অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে স্নেটছ, ক্লিন এণ্ড জাৰ্ক আৰু সামগ্ৰিক ওজন উত্তোলন এই 3টা শাখাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিলেখ গঢ়া অভিনৱ গগৈয়ে হৈছে প্ৰথমগৰাকী অসমীয়া খেলুৱৈ। প্ৰতিযোগিতাখনত ল'ৰাৰ জুনিয়ৰৰ 71 কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰে। তেওঁ স্নেটছত 118 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 146 কিলোগ্ৰাম ওজন উত্তোলন কৰি সামগ্ৰিকভাৱে 264 কিলোগ্ৰাম উত্তোলন কৰিবলৈ সমৰ্থ হয়।
সাংবাদিকতালৈ পৰিৱৰ্তন আহিছে নেকি? দীৰ্ঘদিনৰ সাংবাদিকতাই তেওঁক কি শিকালে? বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ দীৰ্ঘদিনীয়া সাংবাদিকতাৰ অভিজ্ঞতাক লৈ এইবাৰৰ দৃষ্টিপাত।
পৰিস্থিতিটো অপেক্ষা কৰিব নোৱাৰে, সমসাময়িক সাংবাদিকতালৈ পৰিৱৰ্তন আহিছে। কাৰণ সাংবাদিকবিলাকতো আৰু কোনো নিৰ্জন দ্বীপৰ বাসিন্দা নহয়, তেওঁলোকে সমাজখন লৈ, প্ৰশাসন লৈ, মালিকৰ স্বাৰ্থ লৈ আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থ লৈ তেওঁলোকে সেইটো উপেক্ষা কৰি চলিব নোৱাৰে। সংসাৰ চলোৱাৰ তাগিদা, সমাজত নিজৰ অস্তিত্ব ৰক্ষাৰ তাগিদা, এইবিলাকৰ কাৰণে সাংবাদিকৰ এটা পৰিৱৰ্তন আহিছে। এইটো সময়ৰ লগত অৱধাৰি।
শনিবাৰ 30 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত।
শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM-ৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে
অন্য ধৰ্মৰ লোকক মাটিৰ বিকৃত কঠোৰতা, অসম মেডিকেল কলেজলৈ সৰ্বোৎকৃষ্ট সেৱাৰ সন্মান, অসম চুক্তি ৰূপায়ণৰ দাবীত আছুৰ আন্দোলন ঘোষণা আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কালি সন্ধিয়াৰ ভাগত গুৱাহাটীত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি, গুৱাহাটীৰ সমীপৰ যোৰাবাটত পানীত পৰি এজন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰতো ধাৰাষাৰ বৰষুণৰ ফলত বৈষ্ণৱদেৱী মন্দিৰলৈ যোৱাৰ পথত কালি হোৱা ভূমিস্খলনত 44 ভক্তৰ মৃত্যু হোৱাৰ লগতে 32 অধিক ভক্ত আহত হোৱাৰ বাতৰি দৈনিক জনভূমিকাকতে সবিস্তাৰে প্ৰথম পিছত প্ৰকাশ কৰিছে। বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 100 টকা মূল্যৰ এটা স্মাৰক মুদ্ৰা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন, নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে প্ৰকাশ কৰিছে। NDA পঞ্চায়ত সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমলৈ আহিব। বাতৰিটো অসমীয়া খবৰ আমাৰ অসম আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ট্ৰাম্প চৰকাৰে জাপি দিয়া 50% শুল্কৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰ ধাৰাশায়ী হোৱাৰ লগতে ৰপ্তানি বাণিজ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি আমাৰ অসম কাকতে বিশেষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। গুৱাহাটীৰ নুনমাটি আমবাৰী সংযোগী নিৰ্মীয়মান উৰণ সেতুত বিদ্যুৎপৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। খাৰুৱা তেল আৰু গেছৰ ৰয়েল্টিৰ ক্ষেত্ৰত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমে শীৰ্ষত স্থান লাভ কৰিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। জম্মু কাশ্মীৰত বান পৰিস্থিতিত কৰ্তব্যৰত কাছাৰ জিলাৰ উদাৰবন্দৰ BSF জোৱান ৰাজীৱ নুনিয়াই কালি প্ৰাণ হেৰুৱায়। জিলাখনৰ দয়াপুৰ গাঁৱৰ বাসিন্দা 23 জোৱানজনে বান পৰিস্থিতিৰ সময়ত নিজৰ দায়িত্ব পালন কৰি থকা অৱস্থাত ৱাস্তাৰ ভাগেই পৰাত তেওঁৰ মৃত্যু হয়। জোৱানজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী কৌশিক ৰায়ে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। NDAৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম ভ্ৰমণ। এনআরসি প্রস্তুত প্রক্রিয়ার বিসঙ্গতি আদালতে বিচার করব বলে মন্ত্রিসভার বৈঠকত মুখ্যমন্ত্রীর প্রকাশ। ফরকাটিং আর নিউ তিনিচুকিয়ার মাজর 194 কিলোমিটার দৈর্ঘ্যের রেলপথ দ্বৈতকরণত কেন্দ্রীয় মন্ত্রিসভার অনুমোদন। খনিজ তেল আর গ্যাসের রয়্যালটি লাভ করা রাজ্যের তালিকা 2024-25 বর্ষত শীর্ষস্থান। আর কমনওয়েলথ ভারোত্তোলনত অভিনব গগৈর তিনটাক অভিলেখ, হেমন্ত দৈমারীরও সোণর পদক অর্জন। আমার এটির আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলার এরূপ আর দিনের 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।